এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ গুৱাহাটীত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ লগতে বৰজাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব। এই টাৰ্মিনেলৰ উদ্বোধনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আন্তঃগাঁথনিৰ উপৰি যোগাযোগ ব্যৱস্থা, উদ্যোগ বাণিজ্য আৰু পৰ্যটনকে ধৰি সৰ্বাংগীন উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। শ্ৰীমোদীয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে দলীয় কৰ্মকৰ্তাসকলে ৰোড শ্বৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰাৰ পাছত বৰজাৰত সম্বোধন কৰিবলগীয়া ৰাজহুৱা সভাৰ ভাষণ আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিয়লি 3:45ৰ পৰা পোনপটীয়াকৈ প্ৰচাৰ কৰিব। শ্ৰীমোদীয়ে পৰহিলৈ গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাবী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। ইয়াৰ পাছত তেওঁ অসম আন্দোলনৰ অমৰ শ্বহীদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব। তেওঁ লগতে 860গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলিও অৰ্পণ কৰিব। কাইলৈ আৰু পৰহিলৈ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী 3টা ঘাটৰ ফেৰী সেৱাও বন্ধ থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গেটৱে অৱ গুৱাহাটী টাৰ্মিনেল পৰিদৰ্শন কৰি সকলো দিশ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰীৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
কাইলৈ বিয়লি প্ৰায় 3 বজাত প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ আগমন উপলক্ষে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিমান বন্দৰত উপস্থিত হৈ সামগ্ৰিক ব্যৱস্থাৰ বুজ লয়। একেদৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গুৱাহাটীৰ গেটৱে টাৰ্মিনেলত আজি উপস্থিত হৈ পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ প্ৰস্তুতি তদাৰক কৰে। উল্লেখযোগ্য যে 21 ডিচেম্বৰৰ পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰ নদীত অসমৰ 12 জিলাৰ 25গৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অনুষ্ঠানত অংশ ল'ব। ইয়াৰ পিছত পুৱা 9:45 পশ্চিম বৰগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে নামৰূপলৈ ৰাওনা হ'ব।
শ্ৰীমোদী দেওবাৰে নামৰূপলৈ যাব আৰু তেওঁ নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউন ফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল'ব। নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ বৰ্তমানৰ চৌহদত 10,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া চতুৰ্থটো সাৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। মন্ত্ৰী বিমল বৰাই আজি নামৰূপত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া জনসভাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ গুৱাহাটী আগমনৰ সময়ত যান জঁট নিয়ন্ত্ৰণৰ বাবে গুৱাহাটীৰ যান বাহন আৰক্ষীৰ উপ আৰক্ষী আয়ুক্তই এখন সংবাদমেল সম্বোধন কৰি সাধাৰণ লোকক কেইবাটাও পথ এৰি চলিবলৈ আহ্বান জনাইছে। উপ আৰক্ষী আয়ুক্তগৰাকীয়ে বিশেষ পথ নিৰ্দেশনা নেথাকিলেও পাণবজাৰ ফাঁচীবজাৰ পথ, ৰিভাৰ ফ্ৰণ্টৰ পথ আৰু লখৰা বৰাগাঁও অঞ্চলৰ পথসমূহ এৰাই চলিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ছোৱাত গুৱাহাটী মহানগৰীত গধুৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে। একে সময়তে যান বাহন আৰক্ষী বিষয়াগৰাকীয়ে বিমান যাত্ৰীসকলক কাইলৈৰ দিনটোত নিৰ্দিষ্ট সময়তকৈ আগতে বিমানবন্দৰলৈ আহিবলৈ অনুৰোধ জনাইছে। বিমানবন্দৰৰ টাৰ্মিনেল মুকলি অনুষ্ঠানৰ যান বাহনৰ নিয়ন্ত্ৰণৰ বাবে যান বাহন আৰক্ষী বিষয়াগৰাকীয়ে গৰলৰ দিশৰ পৰা অহা বাহনসমূহ দ্বিতীয় ৰোটাৰী পইণ্টত ৰখাবলৈ আৰু পুৰণি টাৰ্মিনেলৰ দিশৰ পৰা অহা বাহনসমূহ SOS ভিলেজত ৰখাবলৈ আহ্বান জনাইছে। লগতে আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি কাইলৈ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ভাগ ল'বলৈ অহা লোকৰ কেৱল প্ৰৱেশ পত্ৰ থকা বাহনসমূহে বিমানবন্দৰলৈ প্ৰৱেশৰ অনুমতি পাব। বিমানবন্দৰ মুকলিৰ পাছত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিবলগীয়া জনসভাত প্ৰায় 1,20,000 লোকৰ সমাগমৰ সম্ভাৱনা আছে বুলি কৈ আৰক্ষী বিষয়াগৰাকীয়ে অনুষ্ঠানত অংশ লোৱা লোকক পানীৰ বটল, বেগ অনাত বাধা আৰোপ কৰিছে। ৰাজ্য চৰকাৰে শিল্পীসকলৰ বাবে শিল্পী স্বাস্থ্য বীমা আঁচনি ৰূপায়ণ কৰিছে। 18ৰ পৰা 70 বছৰ বয়সৰ শিল্পীসকলে www.filmfinance.assam.gov.in ৱেবছাইটত গৈ এই শিল্পী স্বাস্থ্য বীমা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। শিল্পীসকলে অহা 7 জানুৱাৰীৰ নিশা 12 বজাৰ ভিতৰত আবেদন কৰিব লাগিব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেলত ভাৰতে দক্ষিণ আফ্ৰিকাক 232 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছত ভাৰতে 5 উইকেটৰ বিনিময়ত 231 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ সৰ্বাধিক তিলক বাৰ্মাই 73 আৰু হাৰ্দিক পাণ্ডিয়াই 63 ৰাণ সংগ্ৰহ কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 মিনিটত।